هي أكفاني. বাতৰি পঢ়িছো ভাস্কৰ চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিজেপিৰ নগৰাকী প্ৰাৰ্থী বীমা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৱাকাফ সংশোধনী বিধেয়ক 2024 সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ, বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে। লগতে ৰাষ্ট্ৰপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবেদনসমূহ প্ৰাৰ্থনা অৱস্থা কৰি পশ্চিমবংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী লোহাটে কৈছে যে ভাৰত হৈছে বিশ্বৰ প্ৰতি সৰ্ববৃহৎ দেশ হিচাপে গৌৰৱান্বিত হ'ব আৰু তাৰ পিছত আজি কল্যাণমূলক আলোচনাভাৱে আৰম্ভ হ'ব। ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিজেপিৰ নগৰাকী, এন ডি এ মিত্ৰজোঁটৰ দুগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ ভিতৰত অসমৰ নিচন ৰঞ্জন দাস, আৰামেশ্বৰ তেলী, বিহাৰৰ পৰা মনন কুমাৰ মিশ্ৰ, হাৰিয়ানাৰ পৰা কিৰণ চৌধুৰী, মধ্যপ্ৰদেশৰ পৰা জৰ্জ কুৰিয়ান, মহাৰাষ্ট্ৰৰ পৰা ধৈৰ্যশীল পাটিল, ওড়িশাৰ পৰা মমতা মহন্তা, ৰাজস্থানৰ পৰা ৰাজনাথ সিং বিট্টু আৰু ত্ৰিপুৰাৰ ৰাজীৱ ভট্টাচাৰ্য আছে। কংগ্ৰেছৰ অভিষেক মনু সিংভি তেলেংগানাৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এন চি পিৰ অজিত পাৱাৰ গোটাই নীতিন পাটিল মহাৰাষ্ট্ৰৰ পৰা আৰু আৰ এল এমৰ উপেন্দ্ৰ কুশৱাহা বিহাৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। ৱাকাফ সংশোধনী বিধেয়ক 2024 সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণ, বেচৰকাৰী সংস্থা, বিশেষজ্ঞ, বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে। লোকসভা সচিবালয়ে এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে কমিটীয়ে লিখিত পৰামৰ্শ আগবঢ়াব বিচৰা ব্যক্তিসকলে হিন্দী অথবা ইংৰাজী ভাষাত দৃঢ় পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে নতুন দিল্লীৰ সংসদৰ উপভৱনৰ 440 নম্বৰ কক্ষৰ ঠিকনাত লোকসভা সচিবালয়ৰ যুটীয়া সচিবলৈ ডাকযোগে দুটাকৈ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব। জনসাধাৰণে জে পি চি ৱাকাফ আই এছ এছ এট দ্য ৰেট সংসদ ডট এন আই চি ডট আই এন এই ইমেইল যোগেও দৃঢ় পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। বিজ্ঞাপন প্ৰকাশ হোৱাৰ পৰা 15 দিনলৈকে দৃঢ় পৰামৰ্শ গ্ৰহণ কৰা হ'ব। বিজ্ঞপ্তি অনুসৰি কমিটীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ অথবা দৃঢ় পৰামৰ্শ কমিটীখনত অভিলেখৰ অংশ হ'ব আৰু সেইসমূহ গোপনীয় আৰু কমিটীৰ সম্পদ বুলি গণ্য কৰা হ'ব। কমিটীৰ সন্মুখত উপস্থিত হ'ব বিচৰা ব্যক্তিসকলে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বিশেষভাৱে অনুৰোধ জনাব লাগিব। অৱশ্যে এই ক্ষেত্ৰত কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। ৱাকাফ সংশোধনী বিধেয়কৰ খচৰা হিন্দী আৰু ইংৰাজী ভাষাত লোকসভাৰ ৱেবছাইটত উপলব্ধ। এই বিধেয়কখন সংসদৰ বাজেট অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হৈছিল আৰু বিধেয়কখন চালি জাৰি চোৱাৰ বাবে সংসদ সগদম্বী পালৰ অধ্যক্ষতাত গঠন কৰা সংসদৰ যুটীয়া কমিটীলৈ প্ৰেৰণ কৰা হৈছিল। কমিটীখনে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনা সদনত দাখিল কৰিব লাগিব। কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰ 22টা মন্ত্ৰালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা 5টা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে 10টাই বিচাৰকৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে 2015 চনত পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অনুভৱ শীৰ্ষক মঞ্চ মুকলি কৰিছিল। এই মঞ্চ অৱসৰপ্ৰাপ্ত আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি কালচাৰত প্ৰদৰ্শন কৰাৰ উল্লেখনীয় সাফল্য প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছে। এতিয়ালৈকে 54টা অনুভৱ বঁটা প্ৰদান কৰা হৈছে। মন্ত্ৰী ডঃ সিঙৰ লগতে আজি নতুন দিল্লীত 1ম সৰ্বভাৰতীয় পেঞ্চন আদালত আৰু 55 সংখ্যক প্ৰাক অৱসৰকালীন পৰামৰ্শদান কৰ্মশালাত অধ্যক্ষতা কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সু প্ৰশাসনৰ অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন, জনসাধাৰণ কেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ডঃ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে 2023 আৰু 2024 বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উত্তম সেৱা পদক পাবসকলক সন্মান জনাব। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ভাৰতীয় আৰক্ষী পত্ৰিকাৰ বিশেষ সংস্কৰণো উন্মোচন কৰিব। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰে গৱেষণা আৰু উন্নয়নৰ মাধ্যমেৰে আইন শৃংখলা ব্যৱস্থাৰ উৎকৰ্ষ সাধনৰ বাবে মূল পৰামৰ্শ গোট হিচাপে কাম কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষী লোৱা ব্যৱস্থাক লৈ পশ্চিমবংগ চৰকাৰক তীৱ সমালোচনা কৰিছে। শ্ৰীনাড্ডাই কালি সামাজিক মাধ্যমযোগে কয় যে কলকাতাত আৰক্ষীয়ে বলপূৰ্বকভাৱে ক্ষমতা প্ৰদৰ্শন কৰাৰ ছবিয়ে গণতান্ত্ৰিক প্ৰমূল্যৰাজিক সন্মান কৰা প্ৰতিগৰাকী ব্যক্তিক ক্ষোভিত কৰি তুলিছে। তেওঁ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ শাসনকালত মহিলাৰ সুৰক্ষাৰ বিষয়ে কোৱাটো অপৰাধ নেকি বুলি আশ্চৰ্য প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াইও কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ IMDIৰ মিত্ৰজোঁটৰ মৰ্যাদা সন্দৰ্ভত প্ৰশ্ন অৱতাৰণা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখপাত্ৰগৰাকীয়ে কয় যে ৰাজ্যখনত সতীৰ্থ শিক্ষাৰ্থীৰ শান্তিপূৰ্ণভাৱে প্ৰতিবাদৰত বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষী গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ দ্বাৰা সংবিধানৰ অৱমাননা কৰা হৈছে। শ্ৰীভাটিয়ে মমতা বেনাৰ্জী পদত্যাগ আৰু IGগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ নিকা তদন্তৰ স্বাৰ্থত আৰক্ষী আয়ুক্তৰ অপসাৰণৰ দাবী কৰিছে। ইপিনে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৈছে যে আৰক্ষীয়ে অধিক সংবেদনশীলতাৰে প্ৰতিবাদকাৰীসকলৰ মুখামুখি হ'ব পাৰিলেহেঁতেন। তেওঁ কয় যে প্ৰতিবাদকাৰীসকলে কোনো দলৰ পতাকা বহন কৰা নাছিল। আৰক্ষীয়ে জাতীয় পতাকাৰ অপমান কৰা বুলিও ৰাজ্যপালে অভিযোগ উত্থাপন কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ দেশৰূপে পৰিগণিত হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMFৰ ৱৰ্ল্ড আউটলুক প্ৰতিবেদনত সংকলিত বিকাশ হাৰৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰত 7% বিকাশ হাৰেৰে 2024 বৰ্ষত বিশ্বত সৰ্বাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হিচাপে পৰিগণিত হৈছে। চীন আনুমানিক 5% বিকাশ হাৰেৰে দ্বিতীয় স্থানত আছে। প্ৰায় 28,80,000 কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনেৰে বিশ্বৰ সৰ্বাতোকৈ বৃহৎ অৰ্থব্যৱস্থাৰে দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকাশ হাৰ 2.6% হোৱাৰ সম্ভাৱনা আছে। দেশখন বিকাশ হাৰৰ দিশৰ পৰা 7ম স্থানত আছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অনলাইন মানৱ অধিকাৰ ফটোগ্ৰাফী প্ৰতিযোগিতা 2024ৰ ফলাফল ঘোষণা কৰিছে। আয়োগৰ বিচাৰক মণ্ডলীয়ে তৃতীয় স্থানৰ বাবে এখন আলোকচিত্ৰ বাছনি কৰিছে। এই ফটোখনক 5,000 টকাৰে পুৰস্কৃত কৰা হ'ব। বিচাৰক মণ্ডলীয়ে নিচুকনি বঁটাৰ বাবে 5খন আলোকচিত্ৰ বাছনি কৰিছে। এতিয়ালৈকে প্ৰথম আৰু দ্বিতীয় স্থানৰ আলোকচিত্ৰ ঘোষণা কৰা হোৱা নাই। মাই গভ পৰ্টেলৰ সহযোগত যোৱা 7 জুনৰ পৰা 7 জুলাইলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাৰ বাবে মানৱ অধিকাৰ সম্পৰ্কীয় 10টা বিষয়ত আলোকচিত্ৰ বিচৰা হৈছিল। ভাৰতীয় চিকিৎসা বিজ্ঞানীসকলে পাৰ্কিনছন ৰোগৰ ব্যৱস্থাপনাৰ বাবে ঔষধৰ পৰিমাণ সংযোজনৰ বাবে নতুন স্মাৰ্ট ছেন্সৰ বিকশাই তুলিছে। এই ছেন্সৰ স্মাৰ্টফোন আধাৰিত এক প্ৰকাৰৰ ফ্লৰেন্স টাৰ্নন ব্যৱস্থা। এই ব্যৱস্থা বহনসাধ্য আৰু সৰল। বিজ্ঞান আৰু প্ৰযুক্তিৰ উচিত অধ্যয়ন প্ৰতিষ্ঠানে কৈছে যে এই ছেন্সৰবিধৰ সহায়ত শৰীৰত এল ডপাৰ সঠিক মাত্ৰাৰ বিষয়ে জানিব পৰা যাব আৰু তাৰ ভিত্তিত পাৰ্কিনছন ৰোগ নিয়ন্ত্ৰণৰ বাবে ঔষধৰ আৱশ্যকীয় মাত্ৰা নিৰ্ধাৰণ কৰিব পৰা যাব। পেৰিছত আজি 2024 চনৰ পেৰাঅলিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 8 ছেপ্টেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। ফ্ৰান্সে এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰাঅলিম্পিকৰ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে 1992 চনত দেশখনত শীতকালীন পেৰাঅলিম্পিক অনুষ্ঠিত হৈছিল। এইবাৰৰ পেৰাঅলিম্পিকত ভাৰতৰ 84জনীয়া খেলুৱৈ দলে ভাগ ল'ব। এয়া হ'ব পেৰাঅলিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্ববৃহৎ দল। ভাৰতে 22টা শিতানৰ ভিতৰত 12টাত ভাগ ল'ব। এইবাৰ পেৰাচাইক্লিং, পেৰা জুডো আৰু পেৰা ৰয়িঙত ভাৰতে প্ৰথমবাৰলৈ ভাগ ল'ব। চিলিৰ বিদেশ মন্ত্ৰী আলবাৰ্টো ৱেন ক্লেভেৰেন যোৱা নিশা ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চিলিৰ ক্লেভেৰেনে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে আজি নতুন দিল্লীত হ'বলগীয়া ভাৰত চিলিৰ যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠকত সহঅধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত চিলি কৃষি ব্যৱসায় শীৰ্ষ সন্মিলনতো অংশ ল'ব। ইয়াৰ পাছতে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকী মুম্বাইলৈ যাব। চিলি লেটিন আমেৰিকা অঞ্চলত ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী। শ্ৰী ক্লেভেৰেনৰ এই ভ্ৰমণে দুয়োপক্ষকে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা চলোৱাৰ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণৰ সুযোগ প্ৰদান কৰিব। ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিজেপিৰ 9গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৱাকফ সংশোধনী বিধেয়ক 2024 সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীয়ে জনসাধাৰণৰ বেচৰকাৰী সংস্থা বিশেষজ্ঞ বিভিন্ন পক্ষ আৰু প্ৰতিষ্ঠানৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষী লোৱা ব্যৱস্থাক লৈ পশ্চিমবংগ চৰকাৰক তীৱ সমালোচনা কৰিছে।